এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয়ত আলোচনা, গুৱাহাটী নৱগ্ৰহ শ্মশানৰ ট্ৰিবিউনৰ কুষ্টিৰ অধ্যক্ষ তথা যশস্বী সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ লামডিং সমষ্টিৰ 25,000তকৈ অধিক মহিলা হিতাধিকাৰীক উদ্যমিতা আঁচনিৰ চেক বিতৰণ আৰু সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বৈজয়ন্ত পাণ্ডাক বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। এই আলোচনাত ৰাজ্যখনৰ উন্নয়ন আৰু জনকল্যাণৰ লক্ষ্যৰে কেইবাটাও বিষয়ত গুৰুত্ব আৰোপ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অসমৰ বিকাশৰ যাত্ৰাত নিৰন্তৰ সমৰ্থন আগবঢ়াই অহাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব। আদালতৰ নিয়ম অনুসৰি প্ৰথমটো শুনানিৰ পূৰ্বে আটাইকেইগৰাকী অভিযুক্তক আদালতত অভিযোগনামাৰ প্ৰতিলিপি দিয়া হয়। সেয়েহে কাইলৈ শুনানিৰ বাবে আদালতত 7 অভিযুক্তকে নিয়ম অনুসৰি হাজিৰ কৰাব লাগে। অসম আৰক্ষী অভিযুক্তকেইগৰাকী নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আদালতত অভিযুক্তসকলক ভাৰ্চুৱেলি হাজিৰ কৰোৱাৰ সুবিধা দিয়াৰ বাবে আবেদনমূলক প্ৰাৰ্থনা জনাইছে। অৱশ্যে আদালতে এতিয়ালৈ এই আবেদন মঞ্জুৰ কৰা নাই। একে সময়তে আৰক্ষীয়ে 7টা অভিযুক্তকে গুৱাহাটীলৈ আনিবলৈ সাজু হৈছে। তাৰ বাবে হাফলং আৰু বাক্সাৰ কাৰাগাৰলৈ বিশেষ বাহন প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে বাক্সাৰ নিকাশী কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গৰ লগতে পৰেশ বৈশ্য আৰু নৰেশ্বৰ বৈশ্যক ৰখা হৈছে। আনহাতে আন 2 অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত হাফলঙৰ কাৰাগাৰত আছে। আটাইকেইগৰাকী অভিযুক্তকে ইয়াৰ পূৰ্বে ভাৰ্চুৱেলি 4বাৰকৈ আদালতত হাজিৰ কৰোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ লামডিং সমষ্টিৰ 25,000তকৈ অধিক মহিলা হিতাধিকাৰীক উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিব। হোজাই শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত কাইলৈ হ'বলগীয়া এই কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। মুখ্যমন্ত্ৰীৰ এই অনুষ্ঠান সন্দৰ্ভত লামডিঙৰ বিধায়ক শিবু মিশ্ৰই এইদৰে কয়।
অহাকালি আমাক কমাও 25,000 অধিক মহিলাক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যোগেদি গোটেই অসমত এনেকুৱা পৰিক্ৰমা চলি আছে। মোৰ লামডিং সমষ্টিৰ 25,000 অধিক মহিলা কালি 10 হাজাৰ এককালীন এটা অনুদান পাব। তাৰ কাৰণে আগতীয়াকৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক লামডিংবাসী ৰাইজৰ হৈ পেলাই মহিলাৰ হৈ পেলাই আন্তৰিকভাৱে সন্মান জ্ঞাপন কৰিলো।
ভাৰতীয় জনতা পাৰ্টীয়ে সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডাক নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। দলে লগতে বিধায়ক আৰু জম্মু কাশ্মীৰৰ বিধানসভাত বিৰোধী দলৰ নেতা সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বেন যাদুৰ্ছক এই নিৰ্বাচনৰ সহ তত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। খেলাধূলাৰ সামগ্ৰিক বিকাশ আৰু প্ৰসাৰৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশৰ প্ৰতিটো সংসদীয় সমষ্টিত অনুষ্ঠিত সাংসদ খেলৰ মহোৎসৱ 2025ৰ অংশস্বৰূপে ডিব্ৰুগড় জিলাৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত কলৌলুৱা গাঁও পঞ্চায়তৰ খেলপথাৰত আজি সাংসদ খেল মহোৎসৱ 2025 অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত আয়োজিত এই খেল মহোৎসৱত আজি মন্ত্ৰী বিমল বৰাৰ উপস্থিত থাকি ক্ৰীড়া অনুৰাগীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অংশগ্ৰহণকাৰী আৰু আয়োজকক শুভেচ্ছা জ্ঞাপন কৰে। এই ধৰণৰ ক্ৰীড়া উৎসৱে গ্ৰাম্য অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক আগুৱাই নিয়াৰ লগতে সুস্থ সমাজ গঢ়াত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। খেলাধূলাৰ সামগ্ৰিক বিকাশ আৰু প্ৰসাৰৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশৰ প্ৰতিটো সংসদীয় সমষ্টিত অনুষ্ঠিত সাংসদ খেল মহোৎসৱ 2025ৰ অংশস্বৰূপে ডিব্ৰুগড় জিলাৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত কলৌগাঁৱৰ গাঁও পঞ্চায়ত খেলপথাৰত আজি সাংসদ খেল মহোৎসৱ অনুষ্ঠিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেছন হলত আজি পৰিষদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়। পৰিষদৰ অধ্যক্ষ ৰাজু টিছৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাং ৰংহাঙে চলিত বিত্তীয় বৰ্ষৰ বাবে 100 কোটি টকাৰ পৰিপূৰক দাবী মঞ্জুৰি সদনত দাখিল কৰে। পাছত সদনে এই দাবী মঞ্জুৰিত অনুমোদন জনায়। কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই 100 কোটি টকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুঠ 26টা সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰিবলৈ পৰিপূৰক বাজেটত অনুমোদন জনোৱা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সদনক জানিবলৈ দিয়ে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰা বিদ্যুৎ শক্তিৰ সৰবৰাহ সুনিয়াৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বজালী জিলাৰ বৰনগৰৰ এটা উচ্চ ক্ষমতাসম্পন্ন শক্তি কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লৈছে। বৰনগৰ কেন্দ্ৰটোৱে বঙাইগাঁও জিলাৰ চালাকাটিৰ শক্তি কেন্দ্ৰটোৰ বিকল্পৰূপে কাম কৰিব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি সৰুপেটা ৰাজহচক্ৰৰ অধীনৰ গদাপীঠ আৰু ভোগপুৰ গাঁৱত স্থাপন কৰিবলগীয়া এই অত্যাধুনিক শক্তি কেন্দ্ৰটো প্ৰথমতে 400 kV ছুইচিং ষ্টেচনৰূপে নিৰ্মাণ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত ইয়াক 765 kV শক্তি বিতৰণ কেন্দ্ৰলৈ উন্নীত কৰা হ'ব। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই কেন্দ্ৰটোক বঙাইগাঁও বালিপাৰা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবহণ লাইন আৰু আলিপুৰদুৱাৰ বঙাইগাঁও উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবহণ লাইনৰ সৈতে সংযুক্ত কৰি ৰাষ্ট্ৰীয় গ্ৰীডৰ পৰা বিদ্যুৎ পৰিবহণ ব্যৱস্থা কৰা হ'ব। NER এক্সপানশ্যন ট্ৰান্সমিশ্যন লিমিটেড নামেৰে গঠিত এটা নতুন কেন্দ্ৰীয় সংস্থাক এই বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কেন্দ্ৰ চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত IIT গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অব ডিজাইনে ধেমাজিত আজি অভিলাষা আঁচনিৰ অধীনত এখন কৰ্মশালা আয়োজন কৰে। ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত কৰ্মশালাখনি মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য জাহান দলে আৰু ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাই বন্তি প্ৰজ্বলনেৰে মুকলি কৰে। IIT ডিজাইন বিভাগৰ কেইবাগৰাকীও অধ্যাপক আৰু গৱেষক ছাত্ৰই কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কৰ্মশালাখনত শিক্ষাৰ্থীৰ মাজত ডিজাইন আৰু উদ্ভাৱনৰ বিষয়ে সজাগতা সৃষ্টি কৰি সৃষ্টিশীল সম্ভাৱনাক অন্বেষণ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যেৰে গুৱাহাটী ডিজাইন বিভাগে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিলাষা কাৰ্যসূচী আয়োজন কৰি আহিছে। অভিলাষা কাৰ্যসূচীৰ বিষয়ে বিভাগীয় মুৰববী প্ৰতুল চন্দ্ৰ কলিতাই এইদৰে কয়।
আমি ডিপাৰ্টমেণ্ট অফ ডিজাইন IIT গুৱাহাটীৰ পৰা এই অভিলাষা বুলি এই কৰ্মশালাটো আমি অনুষ্ঠিত কৰোঁ। আমি ইয়াৰ আগতে যোৰহাট আৰু মেঘালয়ৰ আমি 2-3 ঠাইত কৰিছো, যেনে নংপুৰ, তুৰা, আৰু আমি এতিয়া ধেমাজিলৈ আহিছো। এই কৰ্মশালাটো কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত আমাৰ ডিপাৰ্টমেণ্ট অফ ডিজাইন IIT গুৱাহাটীত এটা প্ৰজেক্ট আছে, ডিজাইন ইনোভেশ্যন চেণ্টাৰ বুলি। এই কৰ্মশালাটোত আচলতে আমাৰ ডিজাইন বিষয়ক যিখিনি আমাৰ পাঠ্যক্ৰম আছে স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ত বা PhD পৰ্যায়ত, এই ধৰণৰ পাঠ্যক্ৰমবিলাকত কেনেকে অন্তৰ্ভুক্তি পাব পাৰি বা তাৰ বাছনি পৰীক্ষাবিলাকত কেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীসকলে নিজকে প্ৰস্তুত কৰিব লাগে, সেই ধৰণৰ বিষয়বিলাক আমি আলোচনা কৰোঁ।
কৰ্মশালাখনত ধেমাজিৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকে ভাগ লয়। ডিব্ৰুগড় জিলাৰ ডিব্ৰু মহাবিদ্যালয়ত আজি 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 80% আৰু ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী প্ৰশান্ত ফুকনে জিলাখনৰ 159জন ছাত্ৰ আৰু 105গৰাকী ছাত্ৰীক এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ জৰিয়তে ভৱিষ্যতৰ একোগৰাকী সফল আৰু উপযোগী নাগৰিক হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। কাছাৰ জিলাৰ শিলচৰ আৰক্ষীয়ে ৰংপুৰ অঞ্চলত অভিযান চলাই বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিছে। আৰক্ষীয়ে এখন ট্ৰাকত অভিযান চলাই ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। আৰক্ষীয়ে প্ৰায় 90,000 বুলি প্ৰকাশ কৰা এই নিচাযুক্ত টেবলেটসমূহ বজাৰ মূল্য আনুমানিক 26 কোটি টকা হ'ব বুলি প্ৰকাশ কৰিছে। এই সংক্ৰান্তত 2জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনৰ বিত্তীয় ক্ষেত্ৰত বিভিন্ন বিষয়ত আলোচনা। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশৰ আদালতত কাইলৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত প্ৰথমটো শুনানি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ লামডিং সমষ্টিৰ 25,000তকৈও অধিক মহিলা হিতাধিকাৰীক উদ্যমিতা আঁচনিৰ চেক বিতৰণ আৰু সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বৈজয়ন্ত পাণ্ডাক বিজেপিৰ নিৰ্বাচনী তত্বাৱধায়ক হিচাপে নিযুক্তি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।